গীতমালা 120 অধ্যায়। মন্দিৰৰ অভিমুখে যাত্ৰাৰ সংগীত। মোৰ সংকটৰ কালত মই যিহুৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ, তাতে তেওঁ মোক উত্তৰ দিলে, হে যিহুৱা, মিছলীয়া উঠ আৰু চলনাকাৰী জিভাৰ পৰা তুমি মোক মুক্ত কৰা। হে চলনাকাৰী জিভা, তোমাক তেওঁ কি দিব? তোমাক অধিক শাস্তি দিবলৈ কি কৰা হ'ব? তেওঁ তোমাক বীৰৰ তীক্ষ্ণ কাঁড়সমূহ আৰু ৰুতম গছৰ জ্বলা অঙঠাসমূহ দিব। হাই, কি দুৰ্ভাগ্য মোৰ! মই মেচেকত প্ৰৱাস কৰিছো, কেদৰৰ তম্বুবোৰৰ মাজত বসতি কৰিছো। যিসকলে শান্তিক ঘৃণা কৰে, সেই লোকসকলৰ সৈতে মই বহুকাল বাস কৰিছো। মই শান্তি ভাল পাওঁ, কিন্তু মই শান্তিৰ কথা ক'লে তেওঁলোকে যুদ্ধ কৰিবলৈ বিচাৰে।